Bye. বাতৰি পঢ়িছে বৰ্ষাতৰ দত্তই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। বিশ অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ 62.29% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান বুদ্ধৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি বুদ্ধ জয়ন্তী পালন কৰা হৈছে আৰু ৰাজস্থানৰ কাৰণে চেন্নাইত হ'বলগীয়া বিচাৰখন আগতে চেন্নাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত অহা 25খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 18টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ 8টা, হাৰিয়ানাৰ 10টা, জম্মু কাশ্মীৰৰ 1টা, ঝাৰখণ্ডৰ 4টা, দিল্লীৰ 7টা, ওড়িশাৰ 6টা, উত্তৰ প্ৰদেশৰ 14টা আৰু পশ্চিমবংগৰ 8টা সমষ্টি আছে। এই সমষ্টিকেইটাৰ বাবে 899গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পৰহিলৈ পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ এই পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। প্ৰচাৰৰ আজি অন্তিম দিনা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ মহেন্দ্ৰগড়ত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। ভাষণত শ্ৰীমোদীয়ে আই এন ডি এৰ মিত্ৰজোঁটে ৰাষ্ট্ৰতকৈ নিজৰ পৰিয়ালক অধিক অগ্ৰাধিকাৰ প্ৰদান কৰে বুলি অভিযোগ তোলে। তেওঁ কয় যে আই এন ডি এৰ মিত্ৰজোঁট ইতিমধ্যে প্ৰথম 5টা পৰ্যায়তে নিৰ্বাচনত পৰাজয় বৰণ কৰিছে আৰু নিৰ্বাচন আয়োগৰ তথ্য আৰু ই ভি এমক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে বিভিন্ন ভিত্তিহীন অভিযোগ উত্থাপন কৰিবলৈ লৈছে। তেওঁ লগতে কংগ্ৰেছে দশক দশক ধৰি এটা পদ্ধতি এটা পেঞ্চন ব্যৱস্থাৰ পৰা বঞ্চিত কৰি প্ৰাক্তন সৈনিকসকলৰ সৈতে বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ তোলে। বৰ্তমান চৰকাৰে এটা পদবী এটা পেঞ্চন ব্যৱস্থাৰ ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে 1,25,000 কোটি টকা ব্যয় কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি একেটা সমষ্টিত এখন নিৰ্বাচনী সভাত ভাষণ দি বিজেপিৰ অগ্নিবীৰ আঁচনিৰে ভাৰতীয় সেনাক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ইয়াৰ লগতে আই এন ডি এৰ মিত্ৰজোঁটে ক্ষমতালৈ অহা আঁচনিখন প্ৰত্যাহাৰ কৰিব বুলি মন্তব্য কৰিছিল। ওড়িশাত ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা আজি বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ অন্তিম প্ৰয়াস চলায়। ৰাজ্যখনৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ সমান্তৰাল বাবে বিধানসভাৰ 42খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা যোগী আদিত্যনাথ আৰু বিজেপিৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বিভিন্ন ঠাইত দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলে। তেওঁলোকে সকলো ক্ষেত্ৰত পৰিচয় পিছুৱাই লৈ যোৱাৰ বাবে বিজেপি নেতৃত্বাধীন নবীন পাটনায়ক চৰকাৰক তীব্ৰ সমালোচনা কৰে আৰু বিজেপি ৰাজ্যখনৰ প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰাৰ সুযোগ প্ৰদান কৰিবলৈ ভোটদাতাসকলক আহ্বান জনায়। দিল্লীৰ 7খন লোকসভা আসনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে আজি পশ্চিম দিল্লী লোকসভা সমষ্টিৰ দ্বাৰকাত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। দলীয় প্ৰাৰ্থীৰ সমৰ্থনত দিয়া ভাষণত তেওঁ কয় যে ভাৰতবৰ্ষৰ ৰাম ৰাজ্য উত্তম দেখিবলৈ পোৱাটো নিশ্চিত আৰু ইয়াক কোনো প্ৰতিহত কৰিব নোৱাৰে। দলৰ আনগৰাকী জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলেও পশ্চিম দিল্লীৰ নজফগড় এলেকাত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। একেদৰে বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও চমিচক সংসদীয় সমষ্টিৰ অশোক বিহাৰ এলেকাত এটা ৰোড শ্বত ভাগ লোৱাৰ বিপৰীতে দলটোৰ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভৱেন্দ্ৰ শৰ্মাই উত্তৰ পশ্চিম দিল্লীৰ সংসদীয় সমষ্টিৰ ৰোহিণী এলেকাত ৰোড শ্বত অংশগ্ৰহণ কৰে। ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি উত্তৰ পূব দিল্লী সংসদীয় সমষ্টিৰ দেৰশ্বত গাৰ্ডেন এলেকাৰ এখন নিৰ্বাচনী সভাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে দাবী কৰিছে যে এইবাৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদী কাৰকৰ বিপৰীতে সাধাৰণ জনতাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱা স্থানীয় বিষয়ৰ ওপৰত যোগ দিছে। ইয়াৰ ভিতৰত উদ্যোগ স্থিতি আৰু নিবনুৱা সমস্যা অন্তৰ্ভুক্ত। এখন হিন্দী দৈনিক বাতৰি কাকতৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ বিজেপিক সমালোচনা কৰি দলটোৰ বিৰোধী নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ বিষয়ে অভিযোগ কৰিছে। কেজৰিৱালে লগতে অভিযোগ কৰে যে বিজেপিয়ে সংৰক্ষণ ব্যৱস্থা ধবংস কৰাৰ চেষ্টা কৰিছে। তেওঁ দিল্লীত মহল্লা ক্লিনিক, বিনামূলীয় বিদ্যুৎ সেৱা আৰু চৰকাৰী বিদ্যালয়সমূহৰ উন্নতিকে ধৰি তেওঁৰ চৰকাৰৰ পদক্ষেপসমূহৰ এক তালিকা প্ৰস্তুত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে আই এন ডি এৰ মিত্ৰজোঁট ক্ষমতালৈ আহিলে তেওঁলোকৰ দলে নিশ্চয়তা পূৰণ কৰিব। বিছ মেত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ 62.20% ভোট দেশৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰ ভিতৰত 61.48% পুৰুষ, 63% মহিলা আৰু 21.96% তৃতীয় লিংগৰ ভোটদাতা আছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে এই পৰ্যায়ত পশ্চিমবংগত সৰ্বাধিক 78.43% মহিলা ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। আয়োগৰ তথ্য অনুসৰি জম্মু কাশ্মীৰত 59% অধিক ভোটদান হয়। ইয়াৰ বিপৰীতে বিহাৰত 56.76%, ঝাৰখণ্ডত 63.21%, লাডাখত 71.82%, মহাৰাট্টত প্ৰায় 56.89%, ওড়িশাত 63.50%, উত্তৰ প্ৰদেশত প্ৰায় 58.02% আৰু পশ্চিমবংগত প্ৰায় 78.45% লোকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সংসদীয় সমষ্টি সামৰি লোৱা হয়। এই সমষ্টিকেইটাৰ বাবে 695গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশত 14টা, মহাৰাট্টৰ 13টা, পশ্চিমবংগৰ 7টা, বিহাৰৰ আৰু ওড়িশাৰ 5টাকৈ, ঝাৰখণ্ডৰ 3টা আৰু জম্মু কাশ্মীৰৰ তথা লাডাখত 1টাকৈ সমষ্টিৰ বাবে ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান বুদ্ধৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি বুদ্ধ পূৰ্ণিমা পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে বুদ্ধ পূৰ্ণিমা উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাত কয় যে ভগৱান গৌতম বুদ্ধে মানৱ জাতি আৰু সকলো জীৱৰ প্ৰতি সত্য, অহিংসা, সম্প্ৰীতি আৰু মৰম ভালপোৱাৰ বাৰ্তা দি থৈ গৈছে। তেওঁ কয় যে ভগৱান বুদ্ধ সহিষ্ণুতা, আত্মসজাগতা আৰু সু আচৰণৰ শিকনিসমূহে সকলোকে মানৱ জাতিৰ সেৱাৰ বাবে উদ্বুদ্ধ কৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে তেওঁ বাৰ্তাত কয় যে ভগৱান গৌতম বুদ্ধৰ শিকনিসমূহৰ মাজত নৈতিক আচৰণ, মানসিক অনুশাসন আৰু প্ৰজ্ঞাৰ সৈতে সংপৃক্ত জীৱন অনুসৰণৰ ৰূপান্তৰকামী পৰিকল্পনা নিহিত হৈ আছে। শ্ৰীধনখৰে কয় যে ভগৱান বুদ্ধৰ চতুৰাৰ্য, সত্য আৰু অষ্টমাৰ্গৰ তত্বই জনসাধাৰণৰ মৰম, ভালপোৱা, কৰুণা আৰু অহিংসাৰ পথ অনুসৰণ কৰাত সহায় কৰি আহিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ 24টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে। এই নিযুক্তিৰ লেবেল 1ৰ পৰা 5নলৈকে বিভিন্ন পদৰ বাবে হ'ব। পদসমূহৰ বাবে আবেদনৰ অন্তিম দিন মঙলবাৰ ধাৰ্য কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীয়ে www.nfrindianrailway.gov.in ৱেবছাইটযোগে আবেদন কৰিব পাৰিব। ভাৰোত্তোলন, গল্ফ, বক্সিং, চাইক্লিং, ক্ৰিকেট, বেডমিণ্টন, ফুটবল, টেবুল টেনিছ আদি ক্ৰীড়া ক্ষেত্ৰৰ খেলুৱৈসমূহে এই পদসমূহৰ বাবে অনলাইন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আবেদন কৰিব পাৰে। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আজি কয় যে আম আদমী পাৰ্টীৰ নেতা মনীষ সিসোদিয়াৰ জামিন আবেদনৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে ৰায়দান সাক্ষী যে আপাৰ আন সদস্যসকলৰো সিসোদিয়াৰ সৰবৰাহ কৰা ধনত অংশীদাৰিত্ব আছে। আজি নতুন দিল্লীত এখন সংবাদমেলৰ জৰিয়তে ইৰাণীয়ে কয় যে জামিন আবেদনৰ প্ৰেক্ষাপটত আদালতে প্ৰকাশ কৰা তিনিটা পৰ্যবেক্ষণে এই দুৰ্নীতি প্ৰমাণিত আৰু প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয় যে আদালতে কেৱল মানি লোৱাই নহয়, সিসোদিয়াই 100 কোটি টকা দুৰ্নীতিৰ বাবে চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰ কৰিছিল সেই বিষয়েও উল্লেখ কৰিছে। ইৰাণীয়ে কয় যে আদালতৰ পৰ্যবেক্ষণৰ মতে মনীষ সিসোদিয়াই প্ৰমাণ ধবংস কৰিছিল আৰু যদিহে জামিন লাভ কৰে তেওঁ সাক্ষীসকলক অসুবিধা দিব পাৰে। তেওঁ লগতে কয় যে উচ্চ ন্যায়ালয়ে এই পৰ্যবেক্ষণসমূহ বৰ্তমান ৰাজহুৱা কৰা হৈছে আৰু নাগৰিকসকলক মনীষ সিসোদিয়াৰ লগতে আপৰ দুৰ্নীতিৰ বিষয়ে প্ৰকাশ পোৱা এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণসমূহ পঢ়িবলৈ আবেদন জনায়। ৰাজস্থান ৰয়েলছ কাইলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখনে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 4 উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথম বেট ধৰাই আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 172 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰে ৰাজস্থান ৰয়েলছে 19 অভাৰত 6টা উইকেট হেৰুৱাই 174 ৰান কৰে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। 20 মেত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ 62.20% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান বুদ্ধৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি বুদ্ধ পূৰ্ণিমা পালন কৰা হৈছে আৰু ৰাজস্থানৰ কাইলৈ চেন্নাইত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। তেতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।